এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযান আজি তৃতীয় দিনা শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে আজি পুৱা 9 বজাৰ পৰা বন বিভাগ আৰু প্ৰশাসনে অঞ্চলটোৰ 2 নম্বৰ দয়ালপুৰ, 3 নম্বৰ দয়ালপুৰ, 3 নম্বৰ দলনী পথাৰ, খেৰবাৰী আৰু আনন্দপুৰ গাঁৱত উচ্ছেদ চলায়। আজি 5 শতাধিক বাসগৃহ উচ্ছেদ কৰাৰ লগতে বহুসংখ্যক তামোলবাৰীও উচ্ছেদ কৰা হয়। এই অভিযানত ভালেসংখ্যক এক্সকেভেটৰ, বনকৰ্মী আৰু প্ৰশাসনিক বিষয়া নিয়োগ কৰা হৈছে। উচ্ছেদ শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। ইপিনে ৰাজ্যত বৰ্তমানলৈকে 1,39,000 বিঘা মাটিৰ পৰা দখলকাৰীক উচ্ছেদ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত প্ৰকাশ কৰিছে। ইয়াৰে উৰিয়ামঘাটৰ পৰা 10,000 বিঘা মাটি মুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। বঙাইগাঁও সংমণ্ডলৰ লোকনিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোশিতা দাসৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত CBIলৈ হস্তান্তৰ কৰাত ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন জনাইছে। লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই ঘটনাৰ তদন্তৰ বাবে এটা 7-জনীয়া বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে। মন্ত্ৰীসভাই আজি মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰিসৰ বৃদ্ধি কৰি অসমত থকা কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ অনুষ্ঠানসমূহত 2021 চনৰ 1 এপ্ৰিলৰ পৰা ভৰ্তি হোৱা দিব্যাংগ গৱেষকসকলকে ধৰি পূৰ্ণকালীন গৱেষক ছাত্ৰ ছাত্ৰীসকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰাত অনুমোদন জনায়। ইয়াৰ জৰিয়তে প্ৰায় 10,000 ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আশা কৰা হৈছে। বদৰপুৰবাসীক নলযোগে খোৱাপানী যোগানৰ বাবে মন্ত্ৰীসভাই 39 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে বদৰপুৰ নগৰ পানী আঁচনিত আজি অনুমোদন জনায়। ইপিনে জলমিত্ৰসকলৰ বিয়োগৰ পাছত তেওঁলোকৰ পৰিয়ালক সকাহ দিয়াৰ বাবে মন্ত্ৰীসভাই মৃত জলমিত্ৰজনৰ পৰিয়াললৈ 5 লাখ টকাৰ এককালীন সাহায্য প্ৰদানতো আজি অনুমোদন জনায়। মন্ত্ৰীসভাই মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনতো ভালেমান সিদ্ধান্ত গ্ৰহণ কৰে। এই অনুসৰি 8খন জিলাৰ 293খন আবেদন বাৰ্ষিক পট্টাৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰ, 10টা আন্তঃগাঁথনিৰ বাবে ভূমি আবণ্টন, ডিব্ৰুগড়ত 118খন আবেদনৰ ক্ষেত্ৰত ভূমিৰ পুনৰ শ্ৰেণী বিভাজন, 7খন জিলাৰ 190টা অব্যক্তিগত ন্যায়িক অনুষ্ঠানলৈ ভূমি হস্তান্তৰ আৰু ধেমাজিত 1,742টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ ভূমি নিষ্পত্তিত অনুমোদন জনোৱা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ মোনা বিলত আজি 6টা বনৰীয়া মহৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মোনা বন শিবিৰৰ বনকৰ্মীয়ে নিয়মীয়া টহলৰ সময়ত মৃত মহকেইটা প্ৰত্যক্ষ কৰি বন বিভাগৰ উচ্চপদস্থ বিষয়া আৰু পশু চিকিৎসকৰ দলক অৱগত কৰে। বিলৰ মাজত একেলগে পৰি থকা 2টা মতা আৰু 4জনী মাইকী মহৰ মৃত্যুৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ তদন্ত আৰম্ভ কৰিছে। পশু চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ পাছত বজ্ৰ পৰি মহকেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। কাছাৰ জিলাৰ বিশেষ আদালতে আজি নাৰ্কটিক ড্ৰাগছ এণ্ড চাইক'ট্ৰপিক ছাবষ্টেন্স 1985 NDPS আইনৰ অধীনত এটা গুৰুত্বপূৰ্ণ ৰায়দান কৰি এজন মাদক দ্ৰব্য সৰবৰাহকাৰীক 10 বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰে। ৰায়দানত বিশেষ ন্যায়াধীশ বিপ্ৰজিত ৰায়ে ব্যক্তিজনক 1 লাখ টকাৰ জৰিমনাও বিহে। জৰিমনা অনাদায়ে দোষীয়ে অতিৰিক্ত 3 মাহৰ কাৰাবাস খাটিব লাগিব বুলি বিপ্ৰজিত ৰায়ৰ আদালতে আজি ৰায়দানত ঘোষণা কৰে। আবুল হুছেইন কাছাৰ জিলাৰ লক্ষীপুৰ থানাৰ মাদক দ্ৰব্য সৰবৰাহকাৰীজনে ফুলেৰতল শিলপুঞ্জী অঞ্চলৰ বাসিন্দা। উল্লেখযোগ্য যে প্ৰায় 7 বছৰ আগতে 2018 চনৰ আগষ্টত এই গোচৰটো আৰম্ভ হৈছিল। ৰাজহ চোৰাংচোৱা দপ্তৰে দোষী আব্দুল হুছেইনৰ আবুল হুছেইনৰ ঘৰৰ পৰা বিপুল পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছিল। দীৰ্ঘদিনীয়া তদন্তৰ অন্তত NDPSৰ 22C ধাৰাত আজি আবুল হুছেইনক দোষী সাব্যস্ত কৰা হয়। ডিব্ৰুগড় জিলা আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত টেঙাখাটত আজি এখন আইনী সজাগতা সভা অনুষ্ঠিত হয়। সভাত মাদক দ্ৰব্যৰ ব্যৱহাৰ ৰোধ আৰু বিনামূলীয়া আইনী সাহায্য সন্দৰ্ভত আলোচনা কৰা হয়। সভাত মাদক দ্ৰব্যৰ ব্যৱহাৰৰ ফলত সমাজৰ পৰা কুপ্ৰভাৱ সন্দৰ্ভত বিভিন্নজনে বক্তব্য আগবঢ়ায়। ডিব্ৰুগড় জিলা আৰু ছেশ্যন আদালতৰ ন্যায়াধীশ সংগীতা গগৈয়ে সভাত সকলো শ্ৰেণীৰ লোককে সংবিধান প্ৰদত্ত আইনী সুবিধাসমূহৰ বিষয়ে সজাগ হৈ ইয়াৰ সুযোগ গ্ৰহণৰ জৰিয়তে এখন সুস্থ সমাজ গঢ়িবলৈ আহ্বান জনায়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি 6:45 শুনিবলৈ পাব।